গীতমালা 145 অধ্যায় ডাউদৰ দ্বাৰা ৰচিত প্ৰশংসাৰ গীত। হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্তন কৰিম, যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম। মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্ৰশংসা কৰিম। যিহুৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য, তেওঁৰ মহিমা অগম্য। এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল'ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব। মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ আৰু তোমাৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে ধ্যান কৰিম। লোকসকলে তোমাৰ ভয়ানক পৰাক্ৰমী কাৰ্যবোৰৰ কথা ক'ব আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম। তেওঁলোকে তোমাৰ প্ৰচুৰ মংগল ভাৱৰ যশস্যা প্ৰচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চ স্বৰে গান কৰিব। যিহুৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান। যিহুৱা সকলোৰে বাবে মংগলময়, তেওঁ কৰুণা, তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে। হে যিহুৱা, তোমাৰ সমুদাৰ সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব, তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব। তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বৰ্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক'ব, যাতে সকলো মানুহে তোমাৰ পৰাক্ৰমী কাৰ্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূৰ্ণ কথাবোৰ জানিব পাৰে। তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, তোমাৰ ৰাজশাসন সৰ্বপুৰুষলৈকে স্থায়ী। জিহুৱাই পৰি যাব খোজাসকলক ধৰি ৰাখে, অৱনতসকলক তেওঁ তুলি ধৰে। সকলোৰে চকুৰে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে, তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া। তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি থাকা। জিহুৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াবান। যিসকলে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে। জিহুৱা সেই সকলো লোকৰে ওচৰ। যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূৰ্ণ কৰে। তেওঁলোকৰ কাটৰুক্তি শুনি তেওঁলোকক ৰক্ষা কৰে। যিসকলে জিহুৱাক প্ৰেম কৰে, তেওঁলোক সকলোকে ৰক্ষা কৰে। কিন্তু সকলো দুষ্ট লোক হ'লে তেওঁ বিনষ্ট কৰিব। মোৰ মুখে জিহুৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব, সকলো প্ৰাণীয়ে যুগে যুগে অনন্ত কাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।